জিহিজকেল ১৬ অধ্যায়। জিৰচালেমক অসতি স্ত্ৰীৰ লগত তুলনা কৰা। তেতিয়া যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি জিৰচালেমক তাই নিজৰ ঘিণলগীয়া কাৰ্যবোৰ জনোৱা আৰু কোৱা, প্ৰভু যিহুৱাই জিৰচালেমক এই কথা কৈছে, তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানিয়াসকলৰ দেশ, তোমাৰ পিতৃ ইমুৰিয়া আৰু তোমাৰ মাতৃ হিত্তিয়া আছিল। তোমাৰ জন্ম বৃত্তান্ত এই, তোমাৰ জন্মদিনা তোমাৰ নাড়ী কটা নাছিল বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুওৱা নাছিল। তোমাক সমুলি লোণ ঘঁহা কি কাপোৰেৰে মেৰুৱা নাছিল। তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপাদৃষ্টি নকৰিছিল। কিন্তু তোমাৰ জন্মদিনা তোমাৰ গা ঘিনলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল। সেই সময়ত মই তোমাৰ ওচৰেদি গৈ তোমাৰ তেজত তোমাক ধৰফৰুৱা দেখি তোমাক ক'লো যে, যদিও তুমি নিজ তেজত পৰি আছা তথাপি জীয়াই থাকা। হয়, মই তোমাক ক'লো যে যদিও তুমি নিজ তেজত পৰি আছা তথাপি জীয়াই থাকা। পথাৰত গজা টিনৰ দৰে মই তোমাক অধিককৈ বহালো আৰু তুমি বাঢ়ি ডাঙৰ দীঘল হলা আৰু অতি সুন্দৰী হলা। তোমাৰ স্তন পূৰ্ণ হ'ল আৰু ক্লেশ দীঘল হ'ল, তথাপি তুমি ব্যৱস্থা আৰু উলংগিনী আছিলা। তেতিয়া মই তোমাৰ ওচৰেদি গৈ তোমাক দেখিলোঁ, চোৱা, তোমাৰ সময় প্ৰেমৰ সময়। এইকাৰণে মই তোমাৰ ওপৰত বস্ত্ৰ আচল মেলি দি তোমাৰ উলংগতা ঢাকিলোঁ। আৰু প্ৰভু যিহুৱাই কৈছে, মই তোমাৰ আগত শপত কৰি তোমাৰে সৈতে এটি নিয়ম বান্ধিলোঁ, তাতে তুমি মূৰ হলা। গতিকে মই তোমাক পানীৰে ধুলো এনেকি তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ। মই তোমাক কাৰ চিপি বন কৰা কাপোৰো পিন্ধালোঁ। তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ। তোমাৰ কঁকালত মিহি হনসূতাৰ টঙালি বান্ধিলোঁ আৰু তোমাক পাটৰ বস্ত্ৰৰে বিভূষিত কৰিলোঁ। মই তোমাক অলংকাৰেৰেও সজালোঁ। তোমাৰ হাতত খাৰু আৰু ডিঙিত হাড় দিলোঁ। মই তোমাৰ নাকত নথ, কাণত কুণ্ডুল আৰু তোমাৰ মূৰত সুন্দৰ কিৰীটি দিলোঁ। এইদৰে সোণ আৰু ৰূপেৰে তোমাক সজোৱা হ'ল। তোমাৰ বস্ত্ৰ মিহি হনসূতাৰ পাটৰ আৰু কাৰ চিপি বন কৰা। তুমি মিহি আটা, মৌজোল আৰু তেল খাইছিলা। তুমি অতি সুন্দৰী হৈ উন্নতি লাভ কৰি ৰাণীপদ পালা আৰু তোমাৰ সৌন্দৰ্যৰ কাৰণে তোমাৰ যশস্যা জাতিবোৰৰ মাজত ব্যাপিল। কিয়নো প্ৰভু যিহুৱাই কৈছে, মই তোমাৰ ওপৰত স্থাপন কৰা মোৰ চিৰ বাবে তোমাৰ সৌন্দৰ্য সম্পূৰ্ণ হ'ল। কিন্তু তুমি নিজ সৌন্দৰ্যত নিৰ্ভয় কৰি নিজৰ যশস্যাৰ কাৰণে বেইচা বৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেইচা কৰ্ম কৰিলা। তাৰহে ভোগ হ'ল। আৰু তুমি নিজৰ কেইখনমান কাপোৰ লৈ তাৰে নিজৰ বাবে চিত্ৰ বিচিত্ৰ ওখ ঠাই কৰি তাৰ ওপৰত বেইচা কৰ্ম কৰিলা। এনে কথা হোৱা নাই আৰু নহ'বও। মই তোমাক দিয়া মোৰ সোণ আৰু ৰূপেৰে কৰা তোমাৰ সুন্দৰ অলংকাৰ তুমি লৈ তোমাৰ কাৰণে তাৰে পুৰুষাকৃতিৰ মূৰ্তি কৰি সেইবোৰে সৈতে বেইচা কৰ্ম কৰিলা। আৰু তোমাৰ কাৰচিপি বন কৰা কাপোৰ লৈ তাৰে সেইবোৰ ঢাকিলা আৰু সেইবোৰৰ আগত মোৰ তেল আৰু ধূপ থলা। প্ৰভু যিহুৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল আৰু মৌজোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা আৰু সেইদৰেই হ'ল। ইয়াৰ বাহিৰে তুমি মোলৈ জন্মোৱা তোমাৰ ল'ৰা ছোৱালীসকললৈ গ্ৰাস কৰিবৰ বাবে সেইবোৰৰ আগত বলিস্বৰূপে দিলা। তোমাৰ বেইচা কৰ্মবোৰ সামান্য বিষয় আছিল নে? যে তুমি সন্তানসকলক বধ কৰিলা আৰু সেইবোৰৰ উদ্দেশ্যে তেওঁলোকক জুইৰ মাজেদি গমন কৰাই উৎসৰ্গ কৰিলা। তোমাৰ আটাই ঘৃণলগীয়া কাৰ্যত আৰু বেচা কৰ্মত তুমি আসক্ত থকাত ব্যৱস্থা আৰু উলংগিনী হোৱা আৰু তোমাৰ তেজত ধৰফৰুৱা তোমাৰ সেই যৌৱনকালৰ দিন তুমি সোঁৱৰণ নকৰিলা। আৰু তোমাৰ আটাই দুষ্টতাৰ পাছত প্ৰভু যীহুৱাই কৈছে, তোমাৰ সন্তাপ হ'ব, তোমাৰ সন্তাপ হ'ব। তুমি নিজৰ বাবে এক বেচালয় সাজিলা আৰু প্ৰত্যেক চকত নিজৰ বাবে এডোখৰ ওখ ঠাই কৰিলা। তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ ওখ ঠাই সাজি তোমাৰ সৌন্দৰ্য ঘৃণাৰ বিষয় কৰিলা। প্ৰত্যেক বাটৰুৱালৈ তোমাৰ ভৰি দুখন মেলি দিলা আৰু তোমাৰ বেচালি অধিককৈ বহালা। তোমাৰ ওচৰ চুবুৰীয়া স্থূলকায় মিছৰীয়াসকলৰ লগতো তুমি বেচা কৰ্ম কৰিলা আৰু তুমি মোক বেজাৰ দিবলৈ তোমাৰ বেচালি অধিককৈ বহালা। এই হেতুকে চোৱা, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি তোমাৰ দৈনিক খোৰাক কমালো আৰু তোমাৰ বেচা চাবৰ কাৰণে লাজ পোৱা তোমাক ঘীণ কৰা পলেষ্টিয়াসকলৰ জীয়াৰীসকলৰ ইচ্ছাত তোমাক সমৰ্পণ কৰিলো। তুমি তৃপ্ত নোহোৱাত অচুৰীয়াসকলে সৈতেও বেচা কৰ্ম কৰিও তৃপ্ত নহলা। তুমি বাণিজ্যৰ দেশ কলদিয়াসকললৈ তোমাৰ বেচালি বহালা, তথাপি তুমি তাৰেও তৃপ্ত নহলা। প্ৰভু যীহুৱাই কৈছে, তোমাৰ অন্তৰ কেনে কামাতুৰ, কাৰণ তুমি স্বেচ্ছাচাৰিণী বেচা স্ত্ৰীৰ দৰে এই আটাইবোৰ কাৰ্য কৰিছা। তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেচালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্মাণ কৰিছা, আৰু তুমি বেচা কৰ্ম বেচ তুচ্ছ কৰাত বেচাৰ নিচিনা নোহোৱা। তুমি বিবিচাৰিণী, তোমাৰ স্বামীৰ সলনি পৰক গ্ৰহণ কৰোতা ঘৈণী। আটাই বেচাক লোকে ধন দিয়ে, কিন্তু তোমাৰ আটাই প্ৰেমকাৰীক তুমিহে ধন দিয়া, আৰু তোমাৰ লগত বেচা কৰ্ম কৰিবলৈ চায়ুৰ ফালৰ পৰা তোমাৰ প্ৰেমকাৰীবোৰ আহিবৰ কাৰণে তেওঁলোকক ভেটি দিয়া। বেচা কৰ্ম কৰিবলৈ কোনেও তোমাৰ পাছে পাছে নাযায়। তোমাৰ বেচা কৰ্মৰ এই কথাত আন স্থিতকৈ তুমি বিপৰীত। তুমি বেচ দিয়া, কিন্তু তোমাক কোনেও বেচ নিদিয়ে, সেইবাবে তুমি বিপৰীত। এই হেতুকে সেই বেচা জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই এই কথা কৈছে, তুমি প্ৰচুৰ পৰিমাণে অখুচি কাৰ্য কৰাৰ বাবে আৰু তোমাৰ প্ৰেমকাৰীসকলৰ লগত কৰা তোমাৰ বেচা কৰ্মৰ দ্বাৰাই তোমাৰ বিবস্ততা প্ৰকাশ পোৱাৰ বাবে আৰু তোমাৰ ঘৃণলগীয়া আটাই মূৰ্তিবোৰৰ আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তানসকলৰ ৰক্তপাতৰ কাৰণে। চোৱা, তুমি যিসকলৰ সৈতে আমোদ প্ৰমোদ কৰিলা তোমাৰ সেই আটাই প্ৰেমকাৰীক আৰু তুমি প্ৰেম কৰা ও ঘীণ কৰা আটাইকে মই গোটাম। মই তোমাৰ বিৰুদ্ধে চাৰিওফালৰ পৰাই তেওঁলোকক গোটাম আৰু তেওঁলোকক তোমাৰ সমস্ত বিবস্ততা দেখিবলৈ তেওঁলোকৰ আগত তোমাৰ বিবস্ততা প্ৰকাশ কৰিম। আৰু সতীত্ব লংঘন কৰা ও ৰক্তপাত কৰাসকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম। মই ক্ৰুদ্ধ আৰু অন্তজালাত তোমাৰ ৰক্তপাত কৰিম। মই তেওঁলোকৰ হাতত তোমাক সমৰ্পণ কৰিম, তাতে তেওঁলোকে তোমাৰ বেচালয় নষ্ট কৰিব, তোমাৰ ওখ ঠাইবোৰ ভাঙি পেলাব আৰু তোমাৰ সুন্দৰ অলংকাৰবোৰ লৈ যাব। তেওঁলোকে তোমাক ব্যৱস্থা আৰু উলংগিনী কৰি এৰিব। তেতিয়া তেওঁলোকে তোমাৰ সৈতে এক সমাজ পাতি তোমাক হিল দলিয়াই মাৰিব, তৰোৱালেৰে দুখৰ দুখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব। এইদৰে অনেক স্ত্ৰীৰ আগত তোমাক দণ্ড দিব। এইদৰে মই তোমাক বেচা কৰ্ম কৰাৰ পৰা এৰুৱাম, তুমি বেচাৰ বেচ আৰু নিদিবা। তেতিয়া মই এইদৰে তোমাৰ ওপৰত মোৰ ক্ৰুদ্ধ মাৰ নিয়াম। তেতিয়া তোমাৰ পৰা মোৰ অন্তজ্বালা দূৰ হ'ব আৰু মই শান্তিৰে থাকিম, পুনৰাই ক্ৰোধ নকৰিম। তুমি তোমাৰ যৌৱন কাল মনত নকৰিলা, কিন্তু এই আটাইবোৰ কাৰ্যত মোক বেজাৰ দিলা। এই হেতুকে চোৱা, প্ৰভু যীহুৱাই কৈছে, ময়ো তোমাৰ আচাৰ ব্যৱহাৰৰ ফল তোমাৰ মূৰত ফলিওৱাম, আৰু তুমি তোমাৰ আটাই ঘিনলগীয়া কাৰ্যৰ উপৰিও এই বিবিচাৰ আৰু কৰিবলৈ নাপাবা। চোৱা, যোজনা দিয়া প্ৰতিজনে মাক যেনে জীয়েক তেনে এইবুলি তোমাৰ বিৰুদ্ধে যোজনা দিব। নিজ স্বামী আৰু নিজ সন্তানক ঘিন কৰা তোমাৰ মাতৃৰ জীয়েক তুমি, নিজ স্বামী আৰু নিজ সন্তানক ঘিন কৰা তোমাৰ ভাইৰা ভনীয়েৰাৰ তুমি ভনীয়েক, তোমালোকৰ মাতৃ হিত্তিয়া আৰু তোমালোকৰ পিতৃ ইমূৰীয়া আছিল। তোমাৰ বাইৰা নিজ জীয়েকসকলৰে সৈতে তোমাৰ বাওঁহাতে বাস কৰা চমৰীয়া আৰু তোমাৰ সোঁহাতে বাস কৰা তোমাৰ ভনীয়েৰা জীয়েকসকলৰ সৈতে থকা চদুম। তথাপি তুমি তেওঁলোকৰ আচাৰ ব্যৱহাৰত যে চলিলা বা তেওঁলোকৰ ঘিনলগীয়া কাৰ্য অনুসাৰে যে কাৰ্য কৰিলা সেয়ে নহয়, কিন্তু তাক অতি ক্ষুদ্ৰ বুলি ভাবি তোমাৰ আটাই আচাৰ ব্যৱহাৰত তুমি তেওঁলোকতকৈ অধিক ভ্ৰষ্টা হলা। প্ৰভু যীহুৱাই কৈছে, মোৰ জীৱনৰ শপত, তুমি আৰু তোমাৰ যিসকলে কৰা দৰে তোমাৰ ভনী চদুমে আৰু তাই যিসকলে কৰা নাই। চোৱা, তোমাৰ ভনী চদুমৰ এই অপৰাধ আছিল যে তাই আৰু তাই যিসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল। তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল। তেওঁলোক গৰ্বী আছিল আৰু মোৰ আগত ঘিনলগীয়া কাৰ্য কৰিছিল। এই হেতুকে মই যি ভাল দেখিলোঁ তাকে কৰি তেওঁলোকক দূৰ কৰিলোঁ। চমৰীয়াই তোমাৰ পাপৰ আধাও কৰা নাই, কিন্তু তুমি তেওঁলোকতকৈ তোমাৰ ঘিনলগীয়া কাৰ্য অধিক বৃদ্ধি কৰিলা, আৰু তুমি কৰা তোমাৰ আটাই ঘিনলগীয়া কাৰ্যৰ দ্বাৰাই তোমাৰ বাইৰা ভনীয়েৰাক ধাৰ্মিক পাতিলা। বিশেষকৈ তুমি নিজৰ বাইৰা ভনীয়েৰাৰ বাবে বিচাৰ নিষ্পত্তি কৰাত তুমিও নিজ অপমান ভোগ কৰা। তুমি তেওঁলোকতকৈ যি অধিক ঘিনলগীয়া পাপ কৰিলা, তোমাৰ সেই পাপবোৰৰ দ্বাৰাই তেওঁলোক তোমাতকৈ অধিক ধাৰ্মিক হ'ল। এতেকে তুমি নিজৰ বাইৰা ভনীয়েৰাক ধাৰ্মিক পতাত নিজেও বিবৰ্ণ হোৱা আৰু নিজ অপমান ভোগ কৰা, আৰু তেওঁলোকলৈ সান্তনাৰ স্থল হৈ তুমি কৰা আটাই কাৰ্যৰ কাৰণে তুমি তোমাৰ অপমান ভোগ কৰি অপমানিত হ'বৰ কাৰণে মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদুম আৰু তাই যিসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী অৱস্থা পৰিৱৰ্তন কৰিম, আৰু যিসকলে সৈতে চদুম আৰু যিসকলে সৈতে চমৰীয়া তোমাৰ এই দুজনী বাইৰা ভনীয়েৰা আগৰ নিজ নিজ অৱস্থালৈ উলটিব, তুমি আৰু তোমাৰ যিসকলে তোমালোকৰ আগৰ অৱস্থালৈ উলটিব। তোমাৰ গৰ্বৰ দিনা তোমাৰ মুখত তোমাৰ ভনীয়েৰা চদুমৰ নাম নোলাল। অৰামৰ জীয়াৰীসকলে তোমাক অপমান কৰাত আৰু তোমাৰ চাৰিওফালৰ আটাইবোৰে অৰ্থাৎ তোমাৰ চাৰিওফালে তোমাক তুচ্ছ জ্ঞান কৰোতা পলেষ্টিয়াসকলৰ জীয়াৰীসকলে তোমাক অপমান কৰাত যেনেকৈ তোমাৰ দুষ্টতা বৰ্তমানে প্ৰকাশ পাইছে, তেনেকৈ সেইদিনা তোমাৰ দুষ্টতা প্ৰকাশ পোৱা নাছিল। জীহুৱাই কৈছে, তুমি নিজ বিবিচাৰৰ আৰু ঘিনলগীয়া কাৰ্যৰ ফল ভোগ কৰিছা, কিয়নো প্ৰভু যীহুৱাই এই কথা কৈছে, নিয়মটি ভাঙি শপতটো তুচ্ছ কৰা যি তুমি কৰা দৰেই মই তোমালৈ কাৰ্য কৰিছো। তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম, আৰু যেতিয়া তুমি নিজৰ বাইৰা ভনীয়েৰাক গ্ৰহণ কৰিবা তেতিয়া তুমি নিজ আচাৰ ব্যৱহাৰ মনত কৰি লাজ পাবা, আৰু মই তেওঁলোকক যি স্বৰূপে তোমাক দিম কিন্তু তোমাৰ লগত কৰা নিয়মটিৰ দ্বাৰাই নহয়। আৰু প্ৰভু যীহুৱাই কৈছে, তুমি কৰা সকলো কাৰ্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত তুমি মনত পৰি বিবৰ্ণ হ'বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰাই কেতিয়াও নেমেলিবলৈ মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম, তাতে মই যে যীহুৱা তাক তুমি জানিবা।